জোহন অধ্যায় একৈশ। তাৰ পাছত তিবিৰিয়া সাগৰৰ দাঁতিত যীশুৱে আকৌ শিষ্যবিলাকক স্বয়ং দৰ্শন দিলে আৰু তাতে তেওঁ এইদৰে নিজকে দৰ্শন দিলে। চিমোন পিতৰ আৰু যাক দিদুমু বোলে, সেই থোমা আৰু গালিলৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়াৰ পুতেক দুজন আৰু আন দুজন শিষ্য, এই সকলো একেঠাইতে আছিল। তাতে চিমোন পিতৰে তেওঁলোকক কলে,
মই মাছ মাৰিবলৈ যাওঁ।
তেওঁলোকে কলে,
তেন্তে আমিও তোমাৰ লগত যাওঁ।
এইবুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল, কিন্তু সেই ৰাতি একোকে নাপালে। পাছে ৰাতিপুৱাতেই যীশু বামত থিয় হ'ল, কিন্তু তেওঁ যে যীশু ইয়াক সেই শিষ্যকেইজনে নাজানিল। তাতে যীশুৱে তেওঁলোকক সুধিলে,
হেৰা বোপাহঁত, তোমালোকৰ লগত কিবা খোৱা বস্তু আছেনে?
তেওঁলোকে তেওঁক উত্তৰ দিলে,
নাই।
তেতিয়া তেওঁলোকক কলে,
নাৱৰ সোঁফালে জাল পেলোৱা, তেহে পাবা।
তাতে তেওঁলোকে জাল পেলালতেই বহু মাছৰ ভৰত তাক টানি তুলিবই নোৱাৰিলে। তাতে যীশুৰ প্ৰিয় শিষ্যই পিতৰক কলে,
তেওঁই প্ৰভু।
তেওঁই প্ৰভু বুলি চিমোন পিতৰে শুনি উদং হৈ থকাত গাত চোলা পিন্ধি জাপ পাৰি সাগৰত পৰিল। কিন্তু আন শিষ্যকেইজনে মাছে সৈতে জাল টানি টানি সৰু নাৱৰে আহিল, কিয়নো তেওঁলোক বামৰ তাত দুশ হাত পানতকৈ অধিক আঁতৰত নাছিল। পাছে তেওঁলোক বামত উঠিলত তাতে এঙাৰৰ জুই আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিল। যীশুৱে তেওঁলোকক কলে,
এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰাও আনাগৈ।
তাতে চিমোন পিতৰে নাৱত উঠি এশ দুকুৰি তেৰটা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে। ইমান মাছ লাগিলতো জাল নাফাটিল। যীশুৱে তেওঁলোকক কলে,
আহা হওক ভোজন কৰাহি।
তেতিয়া তেওঁই যে প্ৰভু তাকে জানি, তুমি কোন এইবুলি সুধিবলৈ শিষ্যবিলাকৰ কাৰো সাহ নহয়। পাছে যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত যীশুৱে শিষ্যবিলাকক এইটো তৃতীয়বাৰ দৰ্শন দিলে। তেওঁলোকে ভোজন কৰি অতালত যীশুৱে চিমোন পিতৰক সুধিলে,
হে জোহানৰ পুতেক চিমোন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে?
পিতৰে তেওঁক কলে,
হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে।
যীশুৱে তেওঁক কলে,
মোৰ মায়ৰ পোৱালিবিলাক চৰোৱা।
আকৌ দ্বিতীয়বাৰ তেওঁক সুধিলে,
হে জোহানৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰিছানে?
পিতৰে তেওঁক কলে,
হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে।
যীশুৱে তেওঁক কলে,
মোৰ মায়ৰবিলাকক প্ৰতিপালন কৰা।
পাছে তৃতীয়বাৰ তেওঁ সুধিলে,
হে জোহানৰ পুতেক চিমোন, তুমি মোক প্ৰীতি কৰিছানে?
তেতিয়া তেওঁ তৃতীয়বাৰত মোক প্ৰীতি কৰিছানে এইবুলি সোধাত পিতৰে অসন্তোষ কৰি কলে,
হে প্ৰভু, আপুনি সকলোকে জানে, মই যে আপোনাক প্ৰীতি কৰিছো তাক আপুনি জানি আছে।
যীশুৱে তেওঁক কলে,
মোৰ মায়ৰবিলাক চৰোৱা, মই তোমাক স্বৰূপকৈ কওঁ, তুমি ডেকাকালত নিজে নিজৰ কঁকাল বান্ধি যলৈকে ইচ্ছা তলৈকে গৈছিলা, কিন্তু যেতিয়া তুমি বুঢ়া হবা তেতিয়া হাত মেলিবা আৰু অন্যে তোমাৰ কঁকাল বান্ধি তোমাৰ যলৈ যাবৰ ইচ্ছা নাই তলৈকে তোমাক লৈ যাব।
তেওঁ কেনে মননেৰে ঈশ্বৰক মহিমান্বিত কৰিব তাকে বুজাবলৈ তেওঁ এই কথা কলে। এইবুলি যীশুৱে তেওঁক কলে,
মোৰ পাছে পাছে আহা।
তেতিয়া পিতৰে মুখ ঘূৰাই যিজনে ৰাতিৰ ভোজত যীশুৰ বুকুলৈ হলি গৈ, হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে সদায় দিব, এই কথা সুধিছিল। যীশুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে। তাতে পিতৰে তেওঁক দেখি যীশুক সুধিলে,
হে প্ৰভু, এওঁৰনো কি হ'ব?
তাতে যীশুৱে কলে,
মই নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা যদি কৰোঁ তাতে তোমাৰ কি কাম, তুমি মোৰ পাছে পাছে আহা।
তাতে সেই শিষ্য নমৰিব এই কথা ভাইবিলাকৰ মাজত ব্যাপি গ'ল, কিন্তু নমৰিব বুলি যীশুৱে তেওঁক কোৱা নাই, কিন্তু মই নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা যদি কৰোঁ তাত তোমালোকৰ কি কাম। অকল ইয়াকেহে কৈছিল। যিজনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এই সকলোকে লিখিলে এওঁৱেই সেই শিষ্য, আৰু আমি জানো যে তেওঁৰ সাক্ষ্য সত্য। ইয়াত বাজেও যীশুৱে আৰু অনেক কৰ্ম কৰিলে। সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ'লে যিমানবোৰ পুস্তক হ'ব বোধ কৰোঁ সিমানবোৰ পৃথিৱীতো নধৰে।